ভক্তিবচন অনুষ্ঠানৰ মজিয়ালৈ আপোনাক স্বাগতম প্ৰিয় শ্ৰোতা।
জীৱনৰ পিছল বাটত খোজ পেলাওঁতে মানুহ হিচাপে আমাৰ বিভিন্ন ভুল ত্ৰুটি হ'ব পাৰে। কেতিয়াবা এই ভুল ত্ৰুটিবোৰৰ পৰিণতি বৰ কষ্টকৰ হয়। তেনেকুৱা দুখ যন্ত্ৰণাবোৰত পৰাৰ আগতেই আহক, জীৱনৰ সঠিক পথত নিৰ্ভুল খোজ দিবলৈ শুনো ঈশ্বৰৰ জীৱনময় বাক্য ভক্তি বচন।
আজি দেই পবিত্ৰ ক্ষণতে উজ্বলি উঠক খ্ৰীষ্টৰ জ্যোতি।
এতিয়া আহক বাইবেল শিক্ষা শুনাৰ আগতে এই ভক্তিমূলক গীতটিৰে ঈশ্বৰক প্ৰশংসা কৰো।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো আপুনি আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত ভালে কুশলে আছে। আমি লগতে এই বুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। আমাৰ বহুতো শ্ৰোতাই আমালৈ চিঠি পত্ৰ লিখি থাকে আৰু বহুতে এই অনুষ্ঠান শুনি উপকৃত হোৱা বুলিও আমালৈ লিখি জনায়। তেনেকুৱা চিঠিবোৰে আমাক কাম কৰি যাবলৈ যথেষ্ট উৎসাহ যোগায়। আপুনি বাৰু কেতিয়াবা আমালৈ চিঠি পত্ৰ লিখিছেনে? অনুগ্ৰহ কৰি আজি এই দুখাৰিমান লিখি পঠিয়াবচোন। এই অনুষ্ঠানযোগে প্ৰচাৰ কৰা কোনো কথা অধিককৈ বুজিবলগীয়া থাকিলেও আমালৈ লিখিব পাৰে। কিবা সুধিবলগীয়া বুজিবলগীয়া কথা থাকিলেও আমালৈ লিখিব পাৰে। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰো। আমাৰ স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাওঁ কাৰণ তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ তুমি আমাক আকৌ এটা সুযোগ দান কৰিছা। তোমাক শতকোটিবাৰ ধন্যবাদ জনাওঁ কাৰণ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টৰ জৰিয়তে আমালৈ অনন্ত জীৱনৰ আশীৰ্বাদ বিনামূল্যে আগবঢ়াইছা। এতিয়া আহা পিতা, তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলক উপচি পৰাকৈ আশীৰ্বাদ কৰা। তেওঁলোকৰ সকলো প্ৰয়োজনৰ কথা তুমিহে ভালদৰে জানা আৰু সেই সকলো তুমিয়েই পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ পুৰণি নিয়মৰ পৰা ইষ্টেৰৰ বিৱৰণ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয় জানো? ইতিমধ্যে আমি ইষ্টেৰৰ বিৱৰণ পুস্তকখনৰ দ্বিতীয় অধ্যায়ৰ 11 নম্বৰ পদটোলৈকে আমাৰ আলোচনা আগবঢ়াই নিলো। এতিয়ালৈকে আমি যিখিনি পঢ়িলো তাত দেখিবলৈ পালো যে পাৰস্যৰ ৰজা অহস বেৰুছে তেওঁৰ ৰাজ্যৰ সকলো প্ৰদেশৰ প্ৰধান লোকবিলাকক নিমন্ত্ৰণ কৰি এক মহাভোজৰ আয়োজন কৰিছিল আৰু লোকসকলক তেওঁৰ অগাধ সা সম্পত্তি প্ৰদৰ্শন কৰিছিল। ৰজাৰ ৰাণী ভষ্টিয়েও মহিলাসকলৰ বাবে বেলেগে ভোজৰ আয়োজন কৰিছিল। সেই মহাভোজৰ সামৰণিৰ সময়ত স্বয়ং ৰজাই মদ্যপান কৰি মাতাল হৈ পৰিছিল আৰু লোকসমূহৰ আগত ৰাণী ভষ্টিৰ অপাৰ সৌন্দৰ্য প্ৰদৰ্শন কৰিবলৈ ইচ্ছা কৰি ৰাণীক ৰাজমুকুট পিন্ধাই অতিথিসকলৰ আগলৈ আনিবলৈ আদেশ দিছিল, কিন্তু ৰাণীয়ে আহিবলৈ অস্বীকাৰ কৰিছিল। তেতিয়া ৰজাই নিজৰ মন্ত্ৰণাদাতাসকলক গোটাই লৈ কি কৰা উচিত সুধিছিল। তেতিয়া মমুকন নামৰ লোক এজনে ভষ্টিক ৰাণীপদৰ পৰা গুচাই বেলেগ এগৰাকী নাৰীক ৰাণী পাতিবলৈ ৰজাক পৰামৰ্শ দিছিল। ৰজাৰ খং মাৰ যোৱাৰ পাছত তেওঁৰ পৰিচৰ্যাকাৰীসকলে তেওঁৰ বাবে নতুন ৰাণী বিচাৰি উলিয়াবলৈ এক সৌন্দৰ্য প্ৰতিযোগিতাৰ আয়োজন কৰিবলৈ পৰামৰ্শ দিছিল। সেই কথাত ৰজাই হয়ভৰ দিছিল আৰু ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা সুন্দৰী নাৰীবোৰ আহি ৰজাৰ ঘৰত গোট খাইছিলহি। ৰজা ঘৰত কাম কৰা মৰ্দকহয় নামৰ এজন যিহুদী মানুহ আছিল আৰু তেওঁৰ বৰপিতাক কি দদায়েকৰ ছোৱালী ইষ্টেৰ অতি সুন্দৰী ছোৱালী আছিল। মাওৰা হোৱা হেতুকে মৰ্দকহয়ে ইষ্টেৰক নিজৰ জীৰ নিচিনাকৈ ডাঙৰ দীঘল কৰিছিল। মৰ্দকহয়ে ইষ্টেৰকো সেই সৌন্দৰ্য প্ৰতিযোগিতালৈ আগুৱাই দিছিল। তাৰপিছত কি হ'ল সেই কথা আমি আজি আলোচনা কৰিম। আমি ইতিমধ্যে দেখিলো যে ইষ্টেৰক ৰাণী নিৰ্বাচনৰ কাৰণে হ'বলগীয়া সৌন্দৰ্য প্ৰতিযোগিতাত যোগ দিবলৈ মৰ্দকহয়ে আগবঢ়াই দিলে আৰু ইষ্টেৰক ৰজাৰ তিৰোতা ঘৰলৈ অনা হ'ল। ঈশ্বৰে সেইখিনিতে হস্তক্ষেপ কৰাত ইষ্টেৰ তিৰোতাবিলাকৰ ৰখীয়া হেগয়ৰ দৃষ্টিত অনুগ্ৰহ প্ৰাপ্ত হ'ল। হেগয়ে ইষ্টেৰক তিৰোতা ঘৰৰ উত্তম ঠাইত থাকিবলৈ দিলে আৰু সকলোবোৰ প্ৰয়োজনীয় বস্তুৰ যোগান ধৰিলে, কিন্তু মৰ্দকহয়ে ইষ্টেৰক কোৱাৰ দৰেই ইষ্টেৰে নিজৰ প্ৰকৃত বংশ পৰিচয় গোপন কৰি ৰাখিলে। তেওঁ যে যিহুদী ছোৱালী সেই কথা গোপন কৰি ৰাখিলে। ইফালে মৰ্দকহয়ে ইষ্টেৰৰ খবৰ জানিবলৈ সদায় উদ্বিগ্ন হৈ থাকিল আৰু নিতৌ তিৰোতা ঘৰৰ চোতালৰ আগেদি অহা যোৱা কৰি থাকিল, কাৰণ তেতিয়ালৈকে সেই সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল। এতিয়া আমি তাৰ পিছত ঘটা ঘটনা চাওঁ আহক। 12 নম্বৰ পদৰ পৰা 14 নম্বৰ পদ, ইষ্টেৰৰ বিৱৰণ দ্বিতীয় অধ্যায়ৰ 12 নম্বৰ পদৰ পৰা 14 নম্বৰ পদ পাঠ কৰি দিছো। আৰু তিৰোতা মানুহলৈ কৰা নিয়ম অনুসাৰে 12 মাহ, কিয়নো সিহঁতৰ গা শুচি কৰাত ইমান দিন লাগে, অৰ্থাৎ ছমাহ গন্ধৰসৰ তেল আৰু ছমাহ সুগন্ধি দ্ৰব্য, আৰু তিৰোতা মানুহে গাত ঘঁহিব লগা বস্তু ঘঁহা হয়। প্ৰতিজনী ছোৱালীলৈ কৰাৰ পাছত যেতিয়া অহস বেৰুছ ৰজাৰ গুৰিলৈ যাবলৈ কোনো ছোৱালীৰ পাল পৰে, তেতিয়া ৰজাৰ ওচৰলৈ তাই এই নিয়মেৰে যায় যে তাই যি বস্তু খোজে
তাক তিৰোতা ঘৰৰ পৰা ৰাজগৃহলৈ তাইৰ লগত যাবৰ নিমিত্তে তাইক দিয়া হয়। তাই সন্ধ্যাবেলা যায় আৰু ৰাতিপুৱা উপপত্নীবোৰৰ ৰখীয়া নপুংসক ছাচগজৰ জিম্মালৈ তিৰোতা থকা দ্বিতীয় ঘৰলৈ উলটি আহে। ৰজাই তাইত সন্তোষ পাই তাইৰ নাম ধৰি নমতালে তাই ৰজাৰ গুৰিলৈ আৰু নাযায়। দেখিছেনে প্ৰিয় শ্ৰোতা, সেই সৌন্দৰ্য প্ৰতিযোগিতাৰ কাৰণে ছোৱালীবিলাকে এবছৰ কাল ধৰি সৌন্দৰ্য চৰ্চা কৰিছে। আমাৰ ঘৰত কোনোবা ছোৱালী বা মহিলাই ৰূপসজ্জা বা সৌন্দৰ্য চৰ্চা কৰি দুঘণ্টামান কটোৱা দেখিলেই আমি বাৰু প্ৰায়ে ঠাট্টা নকৰোনে, প্ৰায়ে বিৰক্তি প্ৰকাশ নকৰোনে? কিন্তু এই ছোৱালীবোৰে এবছৰ কাল ধৰি সৌন্দৰ্য চৰ্চা কৰিছে। প্ৰথম ছমাহ ধৰি তেওঁলোকে গাত গন্ধৰসৰ তেল ঘঁহে আৰু তাৰ পাছৰ ছমাহ সুগন্ধি দ্ৰব্য ঘঁহে। সেই পিছৰ ছমাহত নিশ্চয় তেওঁলোকে সুগন্ধি দ্ৰব্য ব্যৱহাৰ কৰি গা ধুইছিল যাতে নিজকে ৰজাৰ ওচৰলৈ যাবলৈ প্ৰস্তুত কৰি তুলিব পাৰে। ইয়াত আমি এটা কথা অতি ভালদৰে বুজি পাওঁ, এই ঈশ্বৰ নমনা প্ৰকৃত ঈশ্বৰক চিনি নোপোৱা লোকবোৰৰ মাজত শাৰীৰিক সৌন্দৰ্য জাগতিক ভাৱধাৰাক অতিপাত প্ৰাধান্য দিয়া হৈছিল, সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছিল। যিমানেই আমাৰ সমাজত সৌন্দৰ্য চৰ্চা, প্ৰসাধন সামগ্ৰীৰ ব্যৱহাৰ, ধুনপেচৰ আয়োজন আদি বৃদ্ধি পায় সিমানেই আমি আচলতে ঈশ্বৰৰ পৰা আঁতৰি যাওঁ, কাৰণ এইবোৰত অধিক গুৰুত্ব আৰোপ কৰি আমি আচলতে ঈশ্বৰৰ কথাত কম গুৰুত্ব দিবলৈ লওঁ। শাৰীৰিক সৌন্দৰ্যকেই যেতিয়া আমি মূল বস্তু বুলি ভাবিবলৈ ধৰো, যিবোৰ বস্তু ঈশ্বৰৰ দৃষ্টিত উত্তম সেইবোৰ আমি কম গুৰুত্বপূৰ্ণ বুলি ভাবিবলৈ আৰম্ভ কৰো, নাইবা সেই প্ৰয়োজনীয় বিষয়বোৰে আমাৰ পৰা কম মনোযোগ পায়। এইখিনিতে আমি এটা কথা স্পষ্ট কৰি দিব খুজিছো, আমি এইটো ক'ব খোজা নাই যে নাৰীসকলে কেতিয়াও কোনো ধৰণৰ প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিব নালাগে, বা আমি এইবুলিও ক'ব খোজা নাই যে কোনো নাৰীয়ে কেতিয়াও পৰিপাটি হৈ থাকিব নালাগে। ঈশ্বৰে আমাক যি চেহেৰা দিছে, যি সৌন্দৰ্য দিছে, তাতেই সন্তুষ্ট থাকি তাৰ বাবে ঈশ্বৰক ধন্যবাদ দি তাকেই পৰিপাটিকৈ ৰাখি আমি চলি যাব পাৰোঁ। কিন্তু সৌন্দৰ্যই মূল বস্তু বুলি আমি ধৰিব নালাগে, কাৰণ শাৰীৰিক সৌন্দৰ্য দুদিনীয়া মাত্ৰ, আজি আছে কাইলৈ নাই। শাৰীৰিক সৌন্দৰ্যই আমাক যি আনন্দ দিয়ে সিও স্থায়ী নহয়, আৰু আমি যদি কেৱল সৌন্দৰ্যকে প্ৰাধান্য দিওঁ তেন্তে যিসকলৰ ছালে চকুৰোৱা সৌন্দৰ্য নাই সেইসকলৰ প্ৰতি অন্যায় কৰা নহ'ব জানো? আমি মনত ৰখা উচিত যে সকলো লোকক ঈশ্বৰেই সৃষ্টি কৰিছে, গতিকে সকলো নাৰী সকলো পুৰুষ সমানেই মূল্যৱান, কেৱল সুন্দৰীসকলেই নহয়, তুলনামূলকভাৱে কম সুন্দৰী সকলো ঈশ্বৰৰ দৃষ্টিত সমানেই মূল্যৱান। সেই কথা মনত ৰাখি আমি সকলোকে সমান মৰ্যাদা সমান আদৰ দিবলৈ চেষ্টা কৰিব লাগে। ঈশ্বৰে আমাৰ বাহ্যিক সৌন্দৰ্যলৈ নাচায়, ভিতৰৰ সৌন্দৰ্যলৈহে চায়, কিয়নো বাইবেলত লিখিছে, কেশ বেশ আৰু সোণৰ অলংকাৰ পিন্ধা বা নানা বস্ত্ৰ পৰিধান এনে বাহ্যিক ভূষণ তোমালোকৰ নহওক, কিন্তু নম্ৰ আৰু শান্ত আত্মাৰূপ অক্ষয় বস্ত্ৰ পিন্ধা যি গুপ্ত আন্তৰিক মনুষ্য সিয়েই তোমালোকৰ ভূষণ হওক, এনে আত্মাহে ঈশ্বৰৰ দৃষ্টিত বহুমূলীয়া। প্ৰথম পিতৰ তৃতীয় অধ্যায় তিনি আৰু চাৰি নম্বৰ পদ। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী লোকে এই কথা মনত ৰখা উচিত। আজি আমাৰ সমাজৰ সকলোবিলাকে যদি মানুহৰ বাহ্যিক সৌন্দৰ্যত গুৰুত্ব আৰোপ নকৰি আন্তৰিক সৌন্দৰ্যক গুৰুত্ব আৰোপ কৰিলেহেঁতেন আমাৰ সমাজখন অধিক সুন্দৰ হৈ নপৰিলেহেঁতেননে? আমাৰ মাতৃগৰাকী বিশ্ব সুন্দৰী নহ'ব পাৰে, কিন্তু আমাৰ নিজৰ মাতৃক আমি পৃথিৱীৰ সকলো নাৰীতকৈ অধিক ভাল পাওঁ, অধিক প্ৰেম আৰু শ্ৰদ্ধা কৰোঁ, তেওঁৰ বাহ্যিক সৌন্দৰ্যৰ কাৰণে নহয়। তেওঁ যে আমাৰ মাতৃ, তেওঁ যে আমাক নিঃস্বাৰ্থভাৱে ভাল পায়, তেওঁ যে আমাৰ বাবে ইমান ত্যাগ স্বীকাৰ কৰি আহিছে সেইকাৰণে নহয় জানো? গতিকে আমি সহজেই বুজি পাব পাৰোঁ যে বাহ্যিক সৌন্দৰ্যতকৈ আন্তৰিক সৌন্দৰ্য অধিক মূল্যৱান, অধিক প্ৰয়োজনীয়। ইয়াত কিন্তু আমি দেখিছো যে ঈশ্বৰক নজনা, ঈশ্বৰক আগস্থান নিদিয়া সমাজত শাৰীৰিক সৌন্দৰ্যকেই মূল বস্তু বুলি ধৰা হৈছে। সেই ছোৱালীবিলাকে এবছৰ ধৰি সৌন্দৰ্য চৰ্চা কৰিছে। ইষ্টেৰো সেই ছোৱালীবোৰৰ লগতেই আছিল, কিন্তু ইষ্টেৰৰ লগত আছিল ঈশ্বৰৰ বহুমূলীয়া প্ৰেম আৰু অনুগ্ৰহ, যদিও ইষ্টেৰে হয়তো সেই কথা ভবা নাছিল বা অনুভৱ কৰিব পৰা নাছিল, কিন্তু ঈশ্বৰে ইষ্টেৰক সকলো ধৰণে সহায় কৰি লৈ গৈছিল, কাৰণ ইষ্টেৰৰ যোগেৰে ঈশ্বৰে এক বিশেষ কাম কৰিব খুজিছিল। ইষ্টেৰ যে সেই ঠাই পাইছেগৈ সেইটো কোনো আকস্মিক দুৰ্ঘটনা নহয়, সেয়া আছিল ঈশ্বৰৰ আঁচনি। এতিয়া এবছৰ পূৰ হলত ছোৱালীবোৰৰ সৌন্দৰ্য চৰ্চা কৰা কালৰ সামৰণি পৰিল আৰু ছোৱালীবোৰ ৰজাৰ কোঠালীলৈ যাবৰ পাল পৰিল। ৰজাৰ আগলৈ যাবৰ কাৰণে নিজক সজাই পৰাই ল'বলৈ ছোৱালীবোৰে যি পোছাক বিচাৰে আৰু যি অলংকাৰ তথা প্ৰসাধন সামগ্ৰী বিচাৰে তাকেই পাইছিল। সেইবোৰৰ কোনো অভাৱ নাছিল। সেই ছোৱালীবোৰ এজনী এজনীকৈ ৰজাৰ আগলৈ গৈছিল। গতিকে ইষ্টাৰৰো পাল পৰিবলৈ বেছিদিন আৰু নাই। যদিহে ৰজাই পচন্দ নকৰে, তেনেহলে চিৰদিনৰ কাৰণে ইষ্টাৰ ৰজাৰ হেৰেমত ৰজাৰ উপপত্নী হিচাপে কটাব লগা হ'ব। সেইটো অতি লাজ, অপমান আৰু দুখৰ কথা হ'ব। সেই কথা মৰ্দখয়ে বুজি পাইছিল। সেইকাৰণেই মৰ্দখয় অতি চিন্তিত হৈ পৰিছিল। তেওঁ যে ঈশ্বৰৰ কথা চিন্তা নকৰাকৈ সেই কাম কৰিছিল সেইটো তেওঁ জানিছিল। সেইকাৰণে সময় চমু চাপি অহাৰ সময়তো তেওঁ নিশ্চয় প্ৰাৰ্থনা কৰিব পৰা নাছিল। তেওঁ ঈশ্বৰৰ পৰা সহায় ভিক্ষা কৰাৰ কোনো উল্লেখ আমি বাইবেলত নাপাওঁ। কিন্তু তথাপিতো ঈশ্বৰে তেওঁলোকক সহায় কৰিলে। পোন্ধৰ নম্বৰ পদটো চাওক। পাছে ৰজাৰ ওচৰলৈ যাবলৈ যিস্বৰূপে তুলি লোৱা মৰ্দখয়ৰ বৰ বাপেকী দদায়েক অবিহৈলৰ জীয়েক ইষ্টাৰৰ পাল হলত তিৰোতাবিলাকৰ ৰখীয়া ৰাজনপুংসক হেগয়ে নিৰূপণ কৰা বস্তুৰ বাহিৰে তাই একো নুখুজিলে আৰু তাইক দেখা আটাইৰে পৰা তাই মৰম পালে। এতিয়া ইষ্টাৰৰ পাল পৰিছে। ইষ্টাৰ ৰজাৰ ওচৰলৈ যাবলৈ সাজু হ'ব লগা হ'ল। ইষ্টাৰে কিন্তু নিজৰ কাৰণে একো নিবিচাৰিলে। সেই তিৰোতাবিলাকৰ ৰখীয়া হেগয়ে যি দিলে তাকেই লৈ ইষ্টাৰে নিজকে সাজু কৰিলে। ইষ্টাৰৰ সৌন্দৰ্য আছিল স্বাভাৱিক সৌন্দৰ্য। ইষ্টাৰক দেখা সকলো ব্যক্তিয়েই ইষ্টাৰক সুন্দৰ দেখিলে। তেওঁৰ ব্যৱহাৰো নিশ্চয় সকলোতকৈ ভাল আছিল। সেইকাৰণে তেওঁক দেখা আটাইৰে পৰা ইষ্টাৰে মৰম পালে। ইয়াত বাৰু আমি ঈশ্বৰৰ হাত দেখা নাপাওঁনে? দৰাচলতে ঈশ্বৰে আঁৰত থাকি সকলো পৰিস্থিতি নিয়ন্ত্ৰণ কৰি গৈছে। ইষ্টাৰ ৰাণী হবই লাগিব, ঈশ্বৰে সেইটো ঘটাবই। ইষ্টাৰ ৰাণী নহলে যিহুদী জাতিৰ লোকবিলাক ধবংস হৈ যাব, সেইটো ঈশ্বৰে হবলৈ নিদিয়ে। কাৰণ সেইটো ঘটিলে ঈশ্বৰৰ প্ৰতিজ্ঞা ভংগ হ'ব। ঈশ্বৰে নিজৰ প্ৰতিজ্ঞা কেতিয়াও ভংগ নকৰে। তেওঁৰ কথাৰ লৰচৰ নহয়। এতিয়া ইষ্টাৰ ৰজাৰ ওচৰলৈ যাব। আহক ১৬ আৰু ১৭ নম্বৰ পদ দুটা চাওঁ। এইদৰে অহছবেৰোছ ৰজাৰ ৰাজত্বৰ সপ্তম বছৰৰ টেবেট নামেৰে দশম মাহত ইষ্টাৰক তেওঁৰ ওচৰলৈ ৰাজগৃহলৈ নিয়া হ'ল। পাছে ৰজাই আনবিলাক তিৰোতাতকৈ ইষ্টাৰক বৰ প্ৰেম কৰিলে আৰু আনবিলাক কুমাৰীতকৈ তাই ৰজাৰ দৃষ্টিত মৰম আৰু অনুগ্ৰহ পালে। এই হেতুকে তেওঁ তাইৰ মূৰত ৰাজমুকুট দি বস্তিৰ পদত তাইক ৰাণী পাতিলে। ইষ্টাৰক দেখাৰ পাছত ৰজাই ৰাণীৰ কাৰণে আন ছোৱালী আৰু চাব লগা নহল। তেওঁৰ বাবে সেই সৌন্দৰ্য প্ৰতিযোগিতাৰ সামৰণি পৰিল। বস্তিৰ ঠাই ল'বলৈ তেওঁ ছোৱালীগৰাকী বিচাৰি পালে আৰু ইষ্টাৰ ৰাণী হল। ইষ্টাৰ বাৰু কেনেকৈ জয়যুক্ত হল? এইটো কোনো আকস্মিক ঘটনা নহয়। ঈশ্বৰৰ গুপুত হস্তক্ষেপৰ কাৰণেই ইষ্টাৰ ৰাণী পদৰ কাৰণে নিৰ্বাচিত হল। আমি পিছৰ অধ্যায়টোত দেখিবলৈ পাম যে নিজৰ লোকবিলাকক বচাবলৈ ঈশ্বৰে এইটো কৰাৰ প্ৰয়োজন আছিল। নিজৰ লোকবোৰক পিছত যাতে উদ্ধাৰ কৰিব পাৰে, সেইবাবে ঈশ্বৰে ইষ্টাৰক ৰাণী হবলৈ দিছিল। সেই ঈশ্বৰ নমনা, ঈশ্বৰক চিনি নোপোৱা, ঈশ্বৰৰ কথা নভবা পৰজাতীয় ৰজাৰ ৰাজপ্ৰসাদ, তাত চলা ভোজ ভাত, লাহ বিলাহ আদি সকলোবোৰ কথা ঈশ্বৰে আমাক জানিবলৈ দিছে। কিন্তু লগতে এইটোও তেওঁ আমাক জানিবলৈ দিছে যে সেই সকলোবোৰ পৰিস্থিতিৰ মাজেৰেও তেওঁ নিজৰ লোকক নিৰাপদে ৰাখিব পাৰে। তেওঁৰ পৰিকল্পনা, তেওঁৰ আঁচনি কোনেও ব্যৰ্থ কৰিব নোৱাৰে। তেওঁ পৰিস্থিতি সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ কৰিব পাৰে। তেনেদৰে আমিও এখন পাপ পংকিলতাৰে ভৰা জগতত বাস কৰিব পাৰোঁ। সকলোফালে আমি বাধা বিঘিনি আৰু শত্ৰুতা দেখিব পাৰোঁ। সকলো পৰিৱেশ, সকলো পৰিস্থিতি আমাৰ বিপৰীতে যোৱাৰ নিচিনা আমাৰ লাগিব পাৰে। কিন্তু যদি আমি যীশুখ্ৰীষ্টক গ্ৰহণ কৰি ঈশ্বৰৰ সন্তান হৈছো, তেন্তে আমি নিৰ্ভয় থাকিব পাৰোঁ। কাৰণ আমাক বচাই ৰাখিবলৈ, আমাক সহায় কৰিবলৈ ঈশ্বৰে সকলো পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াত আমি পাইছো যে অহছবেৰোছ ৰজাই ইষ্টাৰক প্ৰেম কৰিলে, কিন্তু আমি ভাবো সেই প্ৰেম মাংসিক প্ৰেমহে আছিল। আমি ৰুথৰ কাহিনী যেতিয়া পঢ়ো, তাত বুৱজে ৰুথক প্ৰেম কৰাৰ কথা পঢ়িবলৈ পাওঁ। সেই প্ৰেম আছিল অতি পবিত্ৰ আৰু প্ৰকৃত প্ৰেম। ঠিক খ্ৰীষ্টই আমাক প্ৰেম কৰাৰ নিচিনা। অহছবেৰুছ আৰু ইষ্টাৰৰ মাজত তেনেকুৱা প্ৰেম উৎপন্ন হোৱা বুলি আমি ক'ব নোৱাৰো। অহছবেৰুছ এক বৃদ্ধ অৱস্থাৰ ব্যক্তি আছিল, সুন্দৰী ইষ্টাৰক তেওঁ পচন্দ কৰিছিল। ঐশ্বৰিক প্ৰেম নেকি তাৰ কোনো ধাৰণাই হয়তো তেওঁৰ নাছিল। সেই ভালপোৱা, সেই আকৰ্ষণ কেৱল মাংসিক আছিল। কিন্তু সেই ভালপোৱা যেনেকুৱাই নহওক, ঘটনাটো কিন্তু গুৰুত্বপূৰ্ণ আছিল। এগৰাকী বন্দী অৱস্থাৰ ছোৱালী হঠাতে এখন অতি বিশাল সাম্ৰাজ্যৰ ৰাণী হৈ পৰাটো সাধাৰণ কথা নহয়। ইছৰাইল জাতিক আহিবলগীয়া বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ ঈশ্বৰে ইষ্টাৰক সেই স্থানত অধিষ্ঠিত কৰিছিল। পাছে ৰজাই তেওঁৰ সকলো পাত্ৰমন্ত্ৰী আৰু দাসবিলাকৰ নিমিত্তে ইষ্টাৰৰ ভোজ বুলি এক মহাভোজ পাতিলে আৰু সকলো প্ৰদেশৰ কৰ ক্ষমা দিলে আৰু ৰজাৰ দানশীলতা অনুসাৰে দান দিলে। এতিয়া ৰজাই আন এটা ভোজ পাতিছে। এইবাৰ ইষ্টাৰৰ নামত এই ভোজ পতা হৈছে। ইষ্টাৰক পাই ৰজা ইমানেই আনন্দিত হৈছিল যে তেওঁ ৰাজ্যৰ প্ৰজাসকলক এবছৰৰ কাৰণে কৰৰ পৰা ৰেহাই দিছিল। দ্বিতীয়বাৰ কুমাৰীবিলাক গোটোৱা সময়ত মৰ্দখয় ৰাজদুৱাৰত বহি আছিল। এতিয়া মৰ্দখয় ৰাজদুৱাৰত বহি আছে। সেই সময়ত ৰাজদুৱাৰত বহা মানে এক বিশেষ পদবী, এক বিশেষ সন্মান পোৱাটো বুজাইছিল, কাৰণ ৰাজদুৱাৰত বহা লোকজন বিচাৰক আছিল। সেই সময়ত ৰাজদুৱাৰত বিচাৰ হৈছিল, বিচাৰ সভাত নহয়। অৰ্থাৎ ইষ্টাৰ ৰাণী হোৱাৰ পাছত মৰ্দখয়ো বিচাৰকৰ পদলৈ উন্নীত হোৱা বুলি আমি ধৰি ল'ব পাৰোঁ। ইষ্টাৰে ৰজাক প্ৰভাৱান্বিত কৰিয়েই হয়তো এই কামটো কৰিছিল। সেই সময়লৈকে ইষ্টাৰে মৰ্দখয়ৰ আদেশৰ দৰে নিজৰ জ্ঞাতি কুটুম্বক কি জাতিৰ পৰিচয় কাকো দিয়া নাছিল, কিয়নো ইষ্টাৰে মৰ্দখয়ৰ গুৰিত প্ৰতিপালিত হোৱা কালৰ নিচিনাকৈ তেতিয়াও তেওঁৰ কথা মানিলে। ইষ্টাৰ সঁচাকৈ এগৰাকী বেলেগ ধৰণৰ নাৰী আছিল। এতিয়া ৰজাৰ মৰমৰ ৰাণী হোৱাৰ পাছতো তেওঁ মৰ্দখয়ৰ পৰা দিহা পৰামৰ্শ লৈ আছিল, মৰ্দখয়ৰ কথা মানি আছিল। এতিয়া আমি এটা বেলেগ ধৰণৰ ঘটনা ঘটা দেখিবলৈ পাম, কিন্তু এই ঘটনাটোৱেই ইষ্টাৰৰ বিৱৰণ পুস্তকখনৰ এটা মূল ঘটনা। 21-23 পঢ়িছো। সেই সময়ত মৰ্দখয় ৰাজদুৱাৰত বহি থাকোতে দুৱৰীবিলাকৰ মাজৰ বিগধন আৰু তেৰছ নামেৰে দুটা ৰাজ নপুংসকে ক্ৰুদ্ধ হৈ অহছবেৰুছ ৰজাক বধ কৰিবলৈ চেষ্টা কৰিলে। কিন্তু সেই কথা মৰ্দখয়ে জানিবলৈ পাই ইষ্টাৰ ৰাণীক জনালে আৰু ইষ্টাৰে মৰ্দখয়ৰ নাম কৰি তাক ৰজাক কলে। তাতে বিচাৰ কৰি সেই কথাৰ প্ৰমাণ পালত সিহঁত দুটাক কাঠ এডালত আঁৰি থোৱা হল আৰু সেই কথা ৰজাৰ সাক্ষাতে দৈনিক কাৰ্যবিৱৰণীত লিখা হল। এইটো এটা বিশেষভাৱে মন কৰিবলগীয়া ঘটনা। মৰ্দখয় ৰাজদুৱাৰত বহি আছিল, মানুহবোৰ সেইফালেদি অহা যোৱা কৰি আছিল। তেওঁ দুজন মানুহে ৰজাক বধ কৰিবলৈ ষড়যন্ত্ৰ কৰি থকাৰ কথা শুনিবলৈ পালে। মৰ্দখয়ে লগে লগে কথাটো ইষ্টাৰক জনালেগৈ। ইষ্টাৰে মৰ্দখয়ৰ পৰা শুনা সেই কথাটো ৰজাক জনালে। ৰজাই অনুসন্ধান কৰি সেই কথাটো সঁচা বুলি গম পালে। মানুহ দুজনক গ্ৰেপ্তাৰ কৰা হল। ৰজাই সিহঁত দুজনক মৃত্যুদণ্ড দিলে আৰু সিহঁতক ফাঁচি দি মৰা হল। আন লোকে যাতে ৰজাৰ বিৰুদ্ধে ষড়যন্ত্ৰ নকৰে তাৰ বাবে সাৱধান কৰি দিবলৈকে এনে কৰা হল। আৰু এই গোটেই ঘটনাটোৰ বিৱৰণী ৰজাই লিখাই থলে। ইয়াতে কিন্তু আমি এটা কথা লক্ষ্য কৰো। মৰ্দখয়ক কোনো পুৰস্কাৰ দিয়া বা তেওঁৰ নাম উল্লেখ কৰা আমি নেদেখো। সেই কামৰ কাৰণে মৰ্দখয়ে ৰজাৰ পৰা কোনো স্বীকৃতি নাপালে। কিন্তু ইয়াতো আচলতে ঈশ্বৰৰে হাত আছিল। সকলো ঘটনা আচলতে ঈশ্বৰে আঁৰৰ পৰা নিয়ন্ত্ৰণ কৰি আছিল। প্ৰিয় শ্ৰোতা, বন্দী অৱস্থাৰ ইছৰাইল জাতিৰ মাওৰা ছোৱালী ইষ্টাৰ, সেই সময়ৰ পৃথিৱীৰ ভিতৰতেই অতি বৃহৎ ৰাজ্যৰ ৰজা অহছবেৰুছৰ ৰাণী হৈছিলগৈ। সেই সপোনৰো অগোচৰ কথাটো সম্ভৱ হৈছিল ঈশ্বৰৰ বিশেষ হস্তক্ষেপৰ কাৰণে। আমি মানৱ জাতি ছয়তানৰ হাতত বন্দী হৈ আছিলো। আমি নৰকৰ পথৰ যাত্ৰী আছিলো। কিন্তু যীশুখ্ৰীষ্টই ক্ৰুচত নিজৰ অমূল্য তেজ বোৱাই আমাৰ মুক্তিৰ মূল্য দি আমাক উদ্ধাৰ কৰিলে। আজি আমি তেওঁত বিশ্বাস কৰি গ্ৰহণ কৰাৰ লগে লগে আমাৰ সকলো পাপৰ প্ৰায়চিত্ত লাভ কৰো। আমি হৈ পৰো ঈশ্বৰৰ সন্তান আৰু স্বৰ্গৰ নাগৰিক। এই কথা অবিশ্বাস্য হলেও সত্য, কাৰণ আমাৰ মুক্তিৰ বাবে এয়েই ঈশ্বৰে কৰা বিশেষ আঁচনি। সেই আঁচনিৰ সুবিধা আমি গ্ৰহণ কৰিব পাৰো যীশুখ্ৰীষ্টক গ্ৰহণ কৰাৰ দ্বাৰাই। ঈশ্বৰে আমালৈ বিনামূল্যে আগবঢ়োৱা সেই আঁচনিৰ সুবিধা আপুনি বাৰু গ্ৰহণ কৰিছেনে প্ৰিয় শ্ৰোতা? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
প্ৰিয় শ্ৰোতা, ইমান পৰে আপুনি বাইবেল শাস্ত্ৰৰ পৰা ঈশ্বৰৰ বাক্য শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
যেনি চাওঁ নুবুজো তুমি কেনে মহিমাময়, এই সৃষ্টি চাই অবাক হৈ ৰেনি চাওঁ নুবুজো তুমি কেনে মহিমাময়।
আমাৰ ঠিকনা ভক্তিবচন ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
আকাশৰ বুকু তোমাৰ পৰাক্ৰম।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
সৃষ্টি চাই অবাক হৈ ৰ যেনি চাওঁ নবু।